এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভোটত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্ম নিৰপেক্ষ দেশত সংবিধানৰ শাসন চলিব, কোৰাণ বাইবেল ভাগৱতৰ শাসন নচলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্ম নিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
সমান নাগৰিক সংহিতা অসম 2026ৰ বিষয়ে আলোচনা কৰিব খুজিছো। অধ্যক্ষ মহোদয়, এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যাৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰে পৰা তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত তথা লোকপিয়ল বিষয়া মৃদু যাদৱে মুকলি কৰা এই কাৰ্যসূচীত লোকপিয়ল সঞ্চালকালয়ৰ বিষয়াসকলে ভাৰপ্ৰাপ্ত বিষয়া গণনাকাৰ বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মেলৈ চলিব। লোকপিয়ল পরিচালনা সঞ্চালকালয়ের সহকারী সঞ্চালক সপ্তরাজ দাস আর ডিপিএ দীপক বড়া সমল ব্যক্তি হিসাবে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বর সর্ববৃহৎ জনগণনার প্রক্রিয়া লোকপিয়ল 2027 অধীন রাজ্য অহা 2 আগস্ট দুটা পর্যায়ত লোকপিয়ল আরম্ভ হব। 17 আগস্টের গণনাকারী বিষয়াসকলে ঘরে ঘরে গিয়ে জনগণনা করব। এই প্রক্রিয়া 15 সেপ্টেম্বর পর্যন্ত চলিব। সমগ্র প্রক্রিয়াটির 85,000 গণনাকারী বিষয়া নিয়োগ করা হয়েছে। চৰাইদেউ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। সভাত জিলা আয়ুক্তই মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ উদ্দেশ্যে সন্তান জন্মৰ পূৰ্বৰ যতন বৃদ্ধি তথা প্ৰতিগৰাকী মহিলাই যাতে গুণগত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। সভাত জিলাখনৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ হকে নিয়মীয়া চিটাকৰণ ব্যৱস্থা, ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূল কাৰ্যসূচী, চলিত 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযান, অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী তথা বাহকজনিত ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ দৰে বিষয়সমূহত বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্তৰ চৰকাৰী স্বাস্থ্যসেৱা আঁচনি আৰু বিনামূলীয়া সেৱাসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ বিশেষকৈ গাঁও, চাহবাগিচা অঞ্চল আৰু দুৰ্গম এলেকাসমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়। চৰাইদেউ জিলাৰ বৰহাটত অগ্নিবীৰৰ নিযুক্তিৰ বাবে আজি তৃতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হৈছে। জিলাখনৰ পৰা অধিক সংখ্যক যুৱক যুৱতীক সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত বিভিন্ন অঞ্চলৰ 2 শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ বাবে এই শিবিৰত তেওঁলোকৰ প্ৰাৰম্ভিক পৰীক্ষণসমূহ কৰোৱা হয়। জিলাখনত যোৱা 11 মেত প্ৰথমটো প্ৰস্তুতি শিবিৰ আৰু 20 মেত দ্বিতীয় শিবিৰ অনুষ্ঠিত হৈছিল। কাৰ্যসূচীত অংশ লৈ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
আজি আমাৰ তৃতীয় শিবিৰ হৈছে বৰহাট হাই ছেকেণ্ডেৰী স্কুলত আৰু আজি বি আমি বহুত সুখী হৈছোঁ। আমাৰ 183 বাচ্চা আজি ওলাই আহিছে। ইয়াৰ ভিতৰত 63 আমাৰ মোৰ দেন 60 ওপৰ আমাৰ ছোৱালী আহিছে। সকলো বাচ্চা জাষ্ট এতিয়া হাইট আৰু যিখিনি পুল আপ সেইটো ছাকচেছফুলি ক্লিয়াৰ কৰিছে আৰু জাষ্ট আমাৰ ইয়াৰ জাষ্ট আগতে আমাৰ ছোৱালী সকলো ৰানিং কাৰণে গৈছে। মই আপোনাক অলৰেডি আমি দেখি আছিলোঁ আগতে ফাৰ্ষ্ট শিবিৰত 50 বাচ্চা আহিছে, সেকেন্ড শিবিৰত আমাৰ মোটামুটি 160 আহিছিলে, 160-170 আজি আৰু বেছি আহিছে। আৰু বৰহাট যিখিনি আমাৰ বহুত ভিতৰ অঞ্চল হয় ইয়াত বহুখিনি ফেচিলিটিজ এভেইলেবল নাই, বহুখিনি গাৰ্ডেনচ আছে আৰু ইয়াত বহুখিনি আমাৰ মেডিকেল ফেচিলিটিজ ইয়াৰ ৰোড কা অৱস্থা এনেকৈ বহুখিনি আমি দেখি থাকোঁ কি এনেকুৱা ফেচিলিটিজ নাই।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানত ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰি শ্ৰীআচাৰ্যই এইদৰে মন্তব্য কৰে। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠনৰ এই প্ৰক্ৰিয়াত অসমৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন দেশৰ শক্তি ইয়াৰ যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থাকে আৰু তেওঁলোকৰ দৃঢ়তা, দূৰদৰ্শিতাই ৰাষ্ট্ৰৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ, প্ৰত্যাহ্বানৰ সন্মুখীন হলে নিৰ্ভীক হৈ থাকিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে বিশ্ববিদ্যালয়খনৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা দিয়ে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত শিক্ষাৰ পৰিৱৰ্তনশীল পৰিকাঠামোৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক নৰূপত গঢ় দিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মহালীৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভোটত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।